প্ৰথম কৰিন্থিয়া অধ্যায় ষোল্ল। পবিত্ৰ লোকসকলৰ কাৰণে দান তোলাৰ বিষয়ে হলে মই গালাতিয়াৰ মণ্ডলীবিলাকক যেনেকৈ আদেশ দিলো তেনেকৈ তোমালোকেও কৰিবা। মই যেতিয়া উপস্থিত হ'ম তেতিয়া যেন দান তোলা নহয়, এই কাৰণে তোমালোকৰ প্ৰতিজনে নিজ নিজ আয় অনুসাৰে সপ্তাহৰ প্ৰথম দিনা নিজৰ ওচৰত সাঁচি ৰাখিবা। আৰু মই যেতিয়া উপস্থিত হ'ম তেতিয়া তোমালোকে যিবিলাকক যোগ্য দেখা তোমালোকৰ সেই দান জিৰচালেমলৈ নিবলৈ পত্ৰ দি তেওঁলোকক পঠাই দিম। আৰু সেই দান সৰহ হোৱাত যদি মোৰো যোৱা উচিত হয় তেন্তে তেওঁলোক মোৰ লগতে যাব। মই মাকিদনিয়াইদি যোৱাৰ পাছত তোমালোকৰ ওচৰলৈ যাম, কিয়নো মই মাকিদনিয়াইদি যাত্ৰা কৰিম, কিন্তু তোমালোকৰ লগত কি জানি কিছুদিন থাকিম বা যাৰ কালো নিয়াম। পাছে যাবলগীয়া ঠাইলৈ মই যাবলৈ তোমালোকেই যেন মোক আগবঢ়াই থবা, এই মোৰ ইচ্ছা, কিয়নো বাটত সাক্ষাৎ কৰাৰ দৰে তোমালোকে সৈতে এতিয়া সাক্ষাৎ কৰিবলৈ মোৰ ইচ্ছা নাই। কাৰণ প্ৰভুৰ অনুমতি হলে তোমালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰিছো। তথাপি পঞ্চাশ দিনীয়া পৰ্বলৈকে মই ইফিছত থাকিম, কিয়নো কাৰ্যসাধক এখন বৰ দুৱাৰ মোলৈ মুকলি হৈছে আৰু বিৰোধীবিলাকো অনেক আছে। তিমুথিও যদি উপস্থিত হয় তেন্তে তেওঁ যাতে তোমালোকৰ তাত নিৰ্ভয়ে থাকে তালৈ মন কৰিবা, কিয়নো মই যেনেকৈ তেওঁ তেনেকৈ প্ৰভুৰ কাৰ্যত শ্ৰম কৰিছে। এইকাৰণে কোনেও তেওঁক হেয় জ্ঞান নকৰক, কিন্তু তেওঁ যেন মোৰ ওচৰলৈকে আহে। এইকাৰণে তোমালোকে তেওঁক কুশলে আগবঢ়াই অহালৈ মই বাট চাই আছো। আৰু আপোলো ভাইৰ কথাত হলে তেওঁ ভাইবিলাকে সৈতে তোমালোকৰ ওচৰলৈ যাবলৈ মই তেওঁক বহুত মিনতি কৰিম, কিন্তু এতিয়া যাবলৈ তেওঁৰ সমূলি ইচ্ছা নাই। তথাপি যেতিয়া সু সময় পাব তেতিয়া তেওঁ যাব। তোমালোকে পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষালী দেখুওৱা, শক্তিমন্ত হোৱা, আৰু তোমালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰাও। হে ভাইবিলাক, মই তোমালোকক এই মিনতি কৰিছো, ষ্টিফানাৰ পৰিয়াল যে আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ সেৱা শুশ্ৰূষা কৰিবলৈ আপোনা আপুনি ভাৰ ল'লে তাক তোমালোকে জানা। তোমালোকে এনেকুৱা লোকৰ আৰু কাৰ্যত সাহায্য আৰু পৰিশ্ৰম কৰা সকলোবিলাকৰ বশীভূত হোৱা। ষ্টিফানা, ফৰ্তুনাত আৰু আখাইক ইয়ালৈ অহাত মই আনন্দিত হৈছো, কিয়নো তোমালোক অনুপস্থিত থকাত মোৰ যি অভাৱ আছিল তাকে তেওঁলোকে সম্পূৰ্ণ কৰিলে। কাৰণ তেওঁলোকে মোৰ আৰু তোমালোকৰো আত্মা জুৰুৱালে। এতেকে তোমালোকে এনে লোকৰ লগত পৰিচয় হ'বা।
এছিয়া দেশৰ মণ্ডলীবিলাকে তোমালোকক মংগলবাদ কৰিছে। আকিলা, প্ৰিস্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে তোমালোকক প্ৰভুত অনেক মংগলবাদ কৰিছে। সকলো ভাইবিলাকে তোমালোকক মংগলবাদ কৰিছে। তোমালোকে পবিত্ৰ চুমাৰে পৰস্পৰ মংগলবাদ কৰা।
মোৰ এই মংগলবাদ মই পৌলে নিজ হাতে লিখিলো। কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে তেওঁ শাপগ্ৰস্ত হওক। মাৰানাথা, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক। খ্ৰীষ্ট যীশুত মোৰ প্ৰেম তোমালোক সকলোৰে লগত আছে। আমেন।